এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে চ'ত আৰু বহাগৰ সংক্ৰান্তিত আজি ৰাজ্যজুৰি গৰু বিহু পালন, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া 17খন জিলাৰ প্ৰশাসন আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক, বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্ৰবন্ধকক CBIৰ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ, ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ BR আম্বেদকাৰৰ জয়ন্তী উদযাপন আৰু IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। অসমীয়াৰ বাপতিহাহন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হয়। এই উপলক্ষে পুৱাৰে পৰা নৈৰঘাট আৰু খাল বিলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই ধুৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰে। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো উলহ মালহেৰে গৰু বিহু পালন কৰা হয়। জিলাখনৰ বিভিন্ন নৈঘাট আৰু অন্যান্য জলাশয়সমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখা যায়। গৃহস্থসকলে মাহ হালধিৰে নোৱাই ধুৱাই গৰু গাইসমূহৰ শ্ৰীবৃদ্ধি কামনা কৰে। বজালী জিলাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পহুমৰা নৈৰ পাৰত পৰম্পৰাগত নিয়মেৰে স্থানীয় ৰাইজৰ সৈতে মিলি গৰু বিহু পালন কৰে। দৰঙতো সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা বৰমপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত নোৱা নৈৰ পাৰত গৰু বিহু পালন কৰা হয়। বাক্সা আৰু ধুবুৰী জিলাত পৰম্পৰা অনুযায়ী লাও বেঙেনা হালধি আদিৰ মালা গাঁঠি গৰুৰ শিঙত তেল সানি নোৱাই ধুৱাই গৰু বিহু পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিত বিধায়ক পদ্ম হাজৰিকাই 5 শতাধিক গৰু গাইক পৰম্পৰাগত নিয়মেৰে নোৱাই ধুৱাই গৰু বিহুৰ পৰম্পৰা পালন কৰে। ডিব্ৰুগড়তো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱত গৰুক গা ধুৱাই গৰু বিহু পালন কৰে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে থলুৱা ৰীতিৰে কণী যুঁজতো অংশ লয়। ডিব্ৰুগড়ৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰো অংশবিশেষত পৰম্পৰা ৰক্ষা কৰি কণী যুঁজৰ আয়োজন কৰা হয়। গোলাঘাটত কৃষিমন্ত্ৰী অতুল বৰাই আনন্দ উলাহেৰে পৰম্পৰাগত কণী যুঁজ খেলত অংশগ্ৰহণ কৰে। কামৰূপ জিলাত উত্তৰ গুৱাহাটী উত্তৰাঞ্চল ৰঙালী সমিতিয়ে আজি গৰু বিহুৰ লগত সংগতি ৰাখি গছ গছনিকো বিহুৱান দিয়ে। শিলচৰতো ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে মিলি শিক্ষানুষ্ঠানৰ বাকৰিত গৰু বিহুৰ পৰম্পৰা পালন কৰে। ইয়াৰ লগতে অসমীয়া পৰম্পৰাগত হুঁচৰিও পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে আজিৰে পৰা ৰঙালী বিহুৰ অন্যতম সাংস্কৃতিক পৰম্পৰা হুঁচৰি পৰিৱেশন আৰম্ভ হৈছে। চৰাইদেউ জিলাৰ চেমনীয়াসকলে জিলাখনৰ গ্ৰামাঞ্চলসমূহত গৃহস্থৰ চোতালত হুঁচৰি পৰিৱেশন কৰিছে। একেদৰে শিৱসাগৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, মাজুলী ধৰি উজনি অসমৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত ৰাইজে গৰু নোৱাৰ পাছত ঢোল পেঁপাত ৰগৰ তুলি হুঁচৰিলৈ ওলাই আহিছে। চৰাইদেউ জিলাৰ পৰা হুঁচৰিৰ পৰিৱেশনৰ সৈতে এয়া আমাৰ সংবাদদাতা নবুল কোঁৱৰ।
সমগ্ৰ ৰাজ্যৰ লগতে চৰাইদেউ জিলাতো ৰঙালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। জিলাখনৰ গ্ৰাম্যাঞ্চলত পৰম্পৰা ৰক্ষা কৰি হুঁচৰি দলসমূহে আজিৰ পৰাই প্ৰতি ঘৰে ঘৰে জুৰিছে হুঁচৰি। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ চৰাইদেউ কলাকেন্দ্ৰ চেমনীয়া হুঁচৰি দলে গাঁৱৰ গৃহস্থৰ চোতালত পৰিৱেশন কৰিব হুঁচৰি। ইতিমধ্যে দলটোৱে আৰম্ভ কৰিছে তেওঁলোকৰ হুঁচৰি প্ৰদৰ্শন। আহকচোন আমি হুঁচৰিৰ মাজলৈ যাওঁ।
বিগত বছৰৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও প্ৰখ্যাত বিহু হুঁচৰি আৰু অন্যান্য লোকনৃত্যৰ দলে অংশগ্ৰহণ কৰে। অসমৰ সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এইদৰে কয়।
বিহুৰ বতৰত আমি পাতিব লাগিব যে আমি বিহুত যচা বিহুৱানখন, জ্যেষ্ঠজনক সেৱা জনাই আগবঢ়াই দিয়া গামোচাখন, নাচনীগৰাকীয়ে ঢুলীয়াজনক দিয়া বিহুৱানখন, সেয়া যদি অসমীয়া শিপিনীৰ তাঁতশালত প্ৰস্তুত কৰা বিহুৱান নহৈ হায়দৰাবাদ মাদ্ৰাজৰ কোনোবা কোম্পানীত প্ৰস্তুত হৈ অহা বিজতৰীয়া গলবস্ত্ৰ হয়, তেতিয়াহ'লে আমাৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিৰো ক্ষতি হ'ব। আৰু আমি ক'ব লাগিব যে আমাৰ নাচনীয়ে খোপাত ৰোৱা কপৌ ফুলপাহৰ খেতি যদি আমাৰ অসমৰ ক'ৰবাত নহৈ পাহাৰ বগাই বগাই বাৰু কপৌ ফুল আনি দিয়াৰ পৰিবেশ নাই বুজি পাইছো, কিন্তু কলিকতাৰ অৰ্কিড গাৰ্ডেনত কোনোবা অনা অসমীয়া বেপাৰীয়ে কৰা খেতিৰ কপৌ ফুল যদি আমি ইয়াত 100 টকা প্ৰতিপাহ কপৌ ফুলৰ দৰত কিনিব লগা হয়, তেতিয়াহলে আমাৰ জাতিটোৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিও ৰসাতলে যাব। এই কথাবোৰ আমি বহাগত পাতিব লাগিব।
ৰাজ্যৰ সত্ৰসমূহতো আজি গৰু বিহুৰ সৈতে সংগতি ৰাখি চ'ত বহাগৰ সংক্ৰান্তি পালন কৰা হয়। মাজুলী আৰু বৰপেটাৰ সত্ৰ অনুষ্ঠানসমূহত সূৰ্যৰ দিশ পৰিৱৰ্তন হোৱা এই সংক্ৰান্তিৰ সৈতে সম্পৰ্ক থকা ধৰ্মীয় আৰু লোক পৰম্পৰাসমূহ পালন কৰা হয়। মাজুলী জিলাৰ দক্ষিণপাট সত্ৰত গৰু বিহু আৰু চ'ত বহাগৰ সংক্ৰান্তি অৰ্থাৎ মহাবিহু সংক্ৰান্তি পালন সম্পৰ্কে এয়া সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী।
অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা আৰু ওলগ ইয়াৰ মাধ্যমেদি অসমৰ প্ৰতিজন ব্যক্তিলৈকৈ আমি প্ৰেৰণ কৰিছো। দক্ষিণপাট সত্ৰত যিটো বহাগ বিহু মহাবিহু সংক্ৰান্তিত মহাপ্ৰভু ষোড়শ উপচাৰে পূজা অৰ্পণ কৰা হয় আৰু আমাৰ সত্ৰত যিহেতু সদায় সিদ্ধান্ন নৈবেদ্য দিয়া হয়, আজি বিহু বুলি চিৰা পিঠা দৈ এনেধৰণৰ জা জলপানী মহাপ্ৰভুক দিয়া হয়, সিদ্ধান্ন নৈবেদ্য প্ৰদান কৰা নহয়। তাৰপিছত বৈষ্ণৱসকলে নৃত্য কৰ্ম কৰাৰ পিছত বিহুৰ ঘোষাৰে নাম গায়। এই বিহুৰ ঘোষা বুলি কোৱা যায় বেহেৰুৱা ঘোষা। বেহেৰুৱা ঘোষাৰ নাম গোৱাৰ পিছত প্ৰতিজন বৈষ্ণৱে দুখন মালা দি সত্ৰাধিকাৰক সেৱা কৰে, এখন তেওঁক ঘূৰাই দিয়া যায় আৰু এখন মালা সত্ৰাধিকাৰে ৰাখে। এই সত্ৰাধিকাৰক সেৱা কৰিবলৈ আহোঁতে সত্ৰাধিকাৰে পৰম্পৰাগত হিচাপে যি সত্ৰীয়া পোচাক, সেই পৰম্পৰা পোচাকত আহি নামঘৰৰ গাদী বহাৰ পৰম্পৰা আছে।
ইতিহাস প্ৰসিদ্ধ বকোৰ শক্তিপীঠ পাৰ্বতী পাহাৰত আজি বিহু সংক্ৰান্তি উপলক্ষে পাৰ্বতী মেলা উদযাপন কৰা হয়। বকো চহৰৰ পৰা 4 কিলোমিটাৰ দূৰৈত অৱস্থিত এই শক্তিপীঠত আজি বহু ভক্তৰ সমাগম হয়। ৰাজ্যখনৰ বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা নৱবৰ্ষ আদৰণি উৎসৱ বৈশাগু উপলক্ষে জনগোষ্ঠীটো বসতিপ্ৰধান অঞ্চলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। খাম, চেৰজা, চিফুং আৰু জাপষ্ট্ৰিঙৰ চন্দত চৌদিশ মুখৰ হৈ উঠিছে। বৈশাগু উপলক্ষে আজি কোকৰাঝাৰ নগৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত থকা বাওখুংৰী পাহাৰ বগোৱা কাৰ্যসূচী অনুষ্ঠিত হয়। ল'ৰাৰ পৰা বুঢ়ালৈ বিভিন্ন বয়সৰ লোকে আজি এই কাৰ্যসূচীত অংশ লয়। চ'ত বহাগৰ সংক্ৰান্তিৰ দিনা পৰম্পৰাগত বিশ্বাস অনুসৰি জনগোষ্ঠীটোৰ লোকসকলে আজি এই পাহাৰখন বগাই অসূয়া অশান্তি দূৰ কৰাৰ বাবে সংকল্প লয়। পাহাৰৰ শীৰ্ষত উপনীত হোৱাসকল অসুখ বিসুখৰ পৰা বছৰটোলৈ ৰক্ষা পৰে বুলিও বিশ্বাস প্ৰচলিত আছে। ইপিনে জিলাখনৰ হৰিণাগুৰিত থকা এই পাহাৰত পৰহিৰে পৰা অনুষ্ঠিত দ্বাদশ বাওখুংৰী মহোৎসৱৰ আজি সামৰণি পৰিব। বিটিআৰৰ পৰ্যটন বিভাগে শনিবাৰে চাইক্লিং প্ৰতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। তিনিদিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ লগতে চাইক্লিং, পেৰাগ্লাইডিং, এয়াৰ বেলুন উৰুৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। 2013 চনৰ পৰা বিটিচিৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া 17খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAৰ সঞ্চালকৰ সৈতে আজি এখন বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ অনুসন্ধানত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত উত্তীৰ্ণ কেইগৰাকীমান শিক্ষাৰ্থীয়ে অস্বাভাৱিকভাৱে বেছি নম্বৰ লাভ কৰাক লৈ এই বৈঠকৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে জাৰি কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত কোনোধৰণৰ অনিয়মৰ ক্ষেত্ৰত আপোচ নকৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই অহা 4 মে'ত হ'বলগীয়া এই পৰীক্ষা অত্যন্ত স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰি দেশৰ বাবে দৃষ্টান্ত দাঙি ধৰিবলৈ সকলোকে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰীক্ষাত সকলো কেন্দ্ৰ কেৱল চৰকাৰী বা চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয় হ'ব। পৰীক্ষাৰ সামগ্ৰী সৰপৰা বিতৰণ আৰু জমা ৰখাৰ সৈতে সম্পৰ্কিত বিষয়সমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহত প্ৰাৰ্থীসকলৰ আধাৰ কাৰ্ড আধাৰিত বায়োমেট্ৰিক প্ৰমাণীকৰণ ব্যৱস্থা থাকিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIয়ে আজি গুৱাহাটীৰ ডিভিষ্ট কনচালটেন্সীৰ বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত মহানগৰীৰ এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্ৰবন্ধক পুষ্পজিৎ কুৰকায়স্থ আৰু সন্দীপ গুপ্তাক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে। চি বি আইয়ে প্ৰকাশ কৰা অনুসৰি কুৰকায়স্থই ডিভিষ্টকৰ হৈ অধিক ধন ঘূৰাই দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে জনসাধাৰণক বিনিয়োগৰ বাবে আকৰ্ষিত কৰি অবৈধভাৱে ধন উপাৰ্জন কৰিছিল। পুৰকাশ্যই মুম্বাই আৰু গুৱাহাটীৰ একাংশ বিনিয়োগকাৰীক আকৰ্ষিত কৰি এই অসাধু কাৰ্য চলাই আহিছিল। একেদৰে ডিবি ষ্টকৰ অন্যতম এজেণ্ট হিচাপে পৰিচিত সন্দীপ গুপ্তাই একেধৰণৰ ভুৱা প্ৰতিশ্ৰুতিৰে কমেও 350তকৈও অধিক গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰিছিল। ইয়াৰ বিনিময়ত সংস্থাটোৰ পৰা তেওঁ লক্ষাধিক টকা উপাৰ্জন কৰিছিল বুলি চি বি আইৰ তদন্তত প্ৰকাশ পাইছে। উল্লেখযোগ্য যে চি বি আয়ে ইতিমধ্যে ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে দেশজুৰি 10,000ৰো অধিক লোকক প্ৰবঞ্চনা কৰি 400 কোটিৰো অধিক ধন সংগ্ৰহ কৰাৰ অভিযোগনামা দাখিল কৰিছে বুলি সংস্থাটোৱে প্ৰকাশ কৰে। ভাৰতীয় সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ আজি 135 সংখ্যক জয়ন্তী। স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ, আইনবিদ আৰু সমাজ সংস্কাৰক ডঃ আম্বেদকাৰৰ 1891 চনৰ আজিৰ দিনটোত মধ্যপ্ৰদেশৰ এটা দলিত পৰিয়ালত জন্ম হৈছিল। তেওঁৰ জন্মদিনটো প্ৰতি বছৰে সমতা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জনসাধাৰণক বহুমুখী ব্যক্তিত্বসম্পন্ন সমাজ সংস্কাৰকজনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলিত আৰু বঞ্চিতসকলৰ কাৰণে অহৰহ যুদ্ধৰত ন্যায়বীৰজনৰ আদৰ্শই ভাৰতবাসীক সদায় অনুপ্ৰাণিত কৰি যাব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক ন্যায় আৰু সমতাকাংক্ষে আম্বেদকাৰৰ আদৰ্শ আৰু দৰ্শনে কোটি কোটি ভাৰতবাসীৰ কাৰণে ন্যায় লাভৰ পথে হৈ আহিছে বুলি মন্তব্য কৰে। আজি অখিল ভাৰতীয় বাল্মীকি মহাপঞ্চায়তৰ উদ্যোগত চাবিপুল বাল্মীকি সেৱা সমিতিয়ে আয়োজন কৰা আম্বেদকাৰৰ জয়ন্তীত উপস্থিত থাকি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী পৌৰ নিগমৰ চাবিপুল তিনিআলিক আম্বেদকাৰ চক হিচাপে নামাকৰণ কৰাৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে বাল্মীকি কলনীত এটা গভীৰ নলীনাদ উদ্বোধন কৰাৰ লগতে এটা প্ৰেক্ষাগৃহ আৰু অনাময় ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে। আম্বেদকাৰৰ জয়ন্তী উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰা এটা অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাৰতীয় সংবিধান প্ৰণেতাজনৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াও এই অনুষ্ঠানত উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ ডিফু অগ্নি নিৰ্বাপক বাহিনী সেৱা কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা অগ্নি নিৰ্বাপক সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত চাফাই কাৰ্যসূচীৰ লগতে গছপুলি ৰোপণ কৰা হয়। অগ্নি নিৰ্বাপক সপ্তাহৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত অগ্নিকাণ্ড আৰু ল'বলগীয়া সাৱধানতা সন্দৰ্ভত এলানি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। গুৱাহাটী মহানগৰীৰ পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত পথ সুৰক্ষা নিশ্চিত কৰাৰ লগতে যান বাহন আইন কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ আইন উলংঘাকাৰী চালকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তালাচী অভিযান তীব্ৰ কৰি তোলা হৈছে। আৰক্ষীয়ে কালি পৰ্যন্ত কমেও 94খন ডাম্পাৰ নিৰীক্ষণ কৰাৰ লগতে 17টা আইন উলংঘনকাৰী কাৰ্য চিনাক্ত কৰে। আৰক্ষীয়ে এই অভিযানৰ পাছত এজাহাৰ দাখিল নকৰাকৈয়ে 6টা গোচৰ আদালতলৈ প্ৰেৰণ কৰিছে। তদুপৰি 6খন ই চালান জাৰি কৰা হৈছে, 3খন বাহন জব্দ কৰা হৈছে আৰু 2জন ডাম্পাৰ চালকৰ অনুজ্ঞা বাতিল কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে এই অভিযান অব্যাহত ৰাখিব আৰু আইন উলংঘাকাৰী ডাম্পাৰ চালকক ৰেহাই দিয়া নহ'ব বুলি স্পষ্ট কৰি দিছে। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰিখনক অৰুণিমা গোস্বামীৰ পৰা।
আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্ট চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে এতিয়ালৈকে 6খন খেলৰ ভিতৰত 4খনত জয়লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চ'ত আৰু বহাগৰ সংক্ৰান্তিত আজি ৰাজ্যজুৰি গৰু বিহু পালন। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া 17খন জিলাৰ প্ৰশাসন আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক। বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্ৰবন্ধকক চি বি আইৰ ডিব্ৰুগড়ত গ্ৰেপ্তাৰ। ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ জয়ন্তী উদযাপন। আৰু আই পি এল টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।